এয়া আকাশবাণী গুৱাহাটী, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 7টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি অসমত বিজয় সংকল্প সভাত অংশ ল'ব। তেওঁ প্ৰথমে ধেমাজিৰ গোগামুখত আৰু দুপৰীয়াৰ ভাগত বিশ্বনাথৰ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাব। বিহালীত প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ অভিযান সন্দৰ্ভত সবিশেষ জনাই আমাৰ বিশ্বনাথৰ সংবাদদাতা অম্লান কাশ্যপে এইদৰে কয়।
উত্তৰ অসমৰ বিশ্বনাথ জিলালৈ আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিশ্বনাথ জিলাৰ 3টাকৈ সমষ্টি ক্ৰমে বিশ্বনাথ, বিহালী আৰু গহপুৰৰ বিজেপি প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাব মোডীয়ে। 70নং বিশ্বনাথ সমষ্টিৰ বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী পল্লৱ ৰোচন দাস, 71নং বিহালী সমষ্টিৰ বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী মুনীন্দ্ৰ দাস আৰু 72নং গহপুৰ সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী উৎপল বৰাৰ হৈ বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিয়লি 1 বজাত হেলিকপ্টাৰ যোগে বিহালী সমষ্টিৰ অন্তৰ্গত কোলাগুৰি পথাৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী। প্ৰায় 1 লক্ষাধিক লোক উক্ত সভাত উপস্থিত থাকিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।
প্ৰধানমন্ত্ৰী মোডী 6 এপ্ৰিলত মৰাণ, বৰপেটা আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি দেৱব্ৰত শইকীয়া, লুৰিণজ্যোতি গগৈ আৰু বিপুল গগৈৰ হৈ নাজিৰা, খোৱাং আৰু টিংখাঙত নিৰ্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে কাইলৈ বোকাজান আৰু টিয়কত প্ৰচাৰ চলাব। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন স্থানত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ডঃ শৰ্মাই কাইলৈ খোৱাং, দুলিয়াজান, ডিগবৈ, মাকুম আৰু তিনিচুকীয়াত বিজয় সংকল্প সভা তথা ৰোড শ্ব'ত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি দেৰগাঁও আৰু তেজপুৰত প্ৰচাৰ সভাত অংশ লয়। মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছে বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামী আৰু প্ৰশান্ত ফুকনৰ হৈ প্ৰচাৰ চলায়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈ, কামৰূপ মহানগৰ জিলাৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰকে ধৰি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ আন আন প্ৰাৰ্থীসকলেও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027 আজি আৰম্ভ হৈছে। এয়া হৈছে দেশৰ ক্ষুৰক আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়ল। এই লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। 2027ৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হ'ব আৰু এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হ'ব। এইবাৰ লোকপিয়লত স্বগণনাৰো বিকল্প থাকিব। স্বগণনাৰ এই প্ৰক্ৰিয়া আজিৰে পৰা 15 তাৰিখলৈ মুকলি থাকিব। ঘৰৰ তালিকা প্ৰস্তুত আৰু গণনা 16 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু 15 মে'ত সামৰণি পৰিব। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত 30 লাখৰো অধিক গণনাকৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায় অহা বছৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। এই পৰ্যায়ত বয়স, লিংগ, বৃত্তি, সাক্ষৰতা আৰু জাতিগত সবিশেষকে ধৰি ব্যক্তিগত তথ্য আহৰণ কৰা হ'ব। আকাশবাণী ডিব্ৰুগড় আৰু দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান বিভাগৰ মুৰববী লোহিত ডেকাই কালি কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও আকাশবাণীৰ কেন্দ্ৰত সুদীৰ্ঘ 37 বছৰ সেৱা আগবঢ়াইছিল। আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমটো ফোন ইন অনুষ্ঠানৰ পৰা আৰম্ভ কৰি অৰুণাচল প্ৰদেশৰ বিভিন্ন আঞ্চলিক ভাষাত আঞ্চলিক বাতৰি প্ৰচাৰ, পুৱাৰ তথ্য সমৃদ্ধ অনুষ্ঠান আজিৰ দিনটোকে ধৰি তেওঁ বহু জনপ্ৰিয় অনুষ্ঠানৰ প্ৰযোজক হিচাপে কাম কৰিছিল। লোহিত ডেকা এগৰাকী জনপ্ৰিয় সাহিত্যিক হিচাপেও পৰিচিত আছিল। আকাশবাণী ডিব্ৰুগড়ৰ অন্যান্য বিষয়া কৰ্মচাৰীসকলে যোৱা 30 মাৰ্চত তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এপ্ৰিল, মে আৰু জুনত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বোচ্চ তাপমাত্ৰা অধিক হ'ব আৰু বৰষুণ স্বাভাৱিকতকৈ কম হ'ব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ৰাজ্যত মাৰ্চত 166.6 মিলিমিটাৰ বৰষুণ হৈছে আৰু এই পৰিমাণ স্বাভাৱিকতকৈ 129% অধিক। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।